এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে বুলি নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প প্ৰধানমন্ত্ৰীৰ উদ্বোধন। দৰং জিলাৰ মঙলদৈত প্ৰধানমন্ত্ৰী তিনিটা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন। দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ঘোষণা। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন। ৰাজ্যত ৰিখটাৰ স্কেলত 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত। বিভিন্ন স্থানত ক্ষয় ক্ষতি। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজি খেলত ভাৰত পাকিস্তানৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত 12,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ দুটা প্ৰকল্প আজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰত 5,000 কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰে। শ্ৰীমোদীয়ে 7,231 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। তেওঁৰ ভাষণত শ্ৰীমোদীয়ে কয় যে গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে।
বদলতে হুয়ে ইস সময় মে ভাৰত কো তেল আৰু গেছ কে বিকল্প কে ৰূপ মে আৰু ভি ইন্ধনো কি জৰুৰত হে। এছা হি এক বিকল্প হে ইথেনল। আজ ইহা বাঁহ সে ইথেনল, বাম্বু সে ইথেনল বনানে ৱালে প্লান্ট কি শুৰুৱাত হুই। ইছকা বহুত বড়া ফায়দা অসম কে কিসানো কো হোগা, মেৰে ট্ৰাইবল ভাই বহন আৰু পৰিবাৰো কো হোগা। সাথিও, বায়ো ইথেনল প্লান্ট কো চলানে কে লিয়ে জৰুৰী বাঁহ কা ইন্তজাম ভি কিয়া জা ৰাহা হে। সরকার ইহা কে কিসানো কো বাঁশ কি খেতি করনে কে লিয়ে মদদ দেগি আর বাঁশ কি খরিদি ভি করেগি। ইয়ে বাঁশ চিপিং সে জুড়ি ছোটি ছোটি ইউনিট লাগেগি। হর সাল করিব করিব 200 কোটি রুপিয়ে ইস ক্ষেত্র মে খরচ কিয়ে যায়েঙ্গে। ইস এক প্লান্ট সে ইহা কে হাজারে লোগো কো ফায়দা হোগা। আজ হম বাঁশ সে ইথেনল বানানে যা রহে।
প্ৰকল্পটোৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি আৰু ৰাজ্যখনত সামগ্ৰিকভাৱে আৰ্থসামাজিক বিকাশ সম্ভৱ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে সৌৰশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ আগশাৰীৰ দেশৰ লগত ফেৰ মাৰিব পাৰিব। 2G জৈৱ ইথানল প্ৰকল্পই কৃষকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। মৰিগাঁৱত নিৰ্মাণ কৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ পৰিৱৰ্তন কঢ়িয়াই আনিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ভাৰত আত্মনিৰ্ভৰশীল হ'বলৈ শক্তি আৰু ছেমি কণ্ডাক্টৰৰ প্ৰয়োজন। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে জৈৱ ইথানল প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰী তথা বাঁহ খেতিয়কসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে বাঁহক ইথানললৈ ৰূপান্তৰ কৰি ৰাজ্যৰ 50,000 বাঁহ খেতিয়কৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। উদ্বোধনী অনুষ্ঠানত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কামাখ্যা প্ৰসাদ দাসা, মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰূপেশ গোৱালাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে। ইয়াৰ আগেয়ে আগবেলা দৰং জিলাৰ মঙলদৈত 3টা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰীৰ পৃষ্ঠপোষকসকলক সকীয়াই দি শ্ৰীমোদীয়ে লগতে কয় যে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়া শক্তিয়ে যিমানেই চেষ্টা নকৰক কিয় তেওঁলোকক প্ৰতিহত কৰা হ'ব। শ্ৰীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ দখলৰ পৰা প্ৰায় 1,00,000 বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰক প্ৰশংসা কৰে।
साथियों, भाजपा की सरकार घुसपैठियों को देश के साधनों संसाधनों पर कब्जा नहीं करने देगी। भारत के किसानों, भारत के नौजवानों, हमारे आदिवासियों का हक हम किसी को नहीं छीनने देंगे। ये घुसपैठिए हमारी माताओं बहनों बेटियों के साथ अत्याचार करते हैं, ये नहीं होने दिया जाएगा। घुसपैठियों के माध्यम से बॉर्डर के इलाकों में ডেমোগ্রাফি বদলনে কি সাজিশে চল রই হে। রাষ্ট্রীয় সুরক্ষা কে লিয়ে বহুত বড়া খতরা হে। ইসলিয়ে আব দেশ মে এক ডেমোগ্রাফি মিশন শুরু কিয়া জা রাহা হে। ভাজপা কা লক্ষ্য হে ঘুসপেঠিয়ো সে দেশ কো বচায়েঙ্গে,
घुसपैठियों से देश को मुक्ति दिलाएंगे। और हम राजनेताओं को भी कहना चाहता हूं, आप जो चुनौती लेकर के मैदान में आए ना, मैं सुना तान करके उस चुनौती को स्वीकार करता हूं।
দৰং জিলাৰ পৰাই অসম আন্দোলনৰ সূচনা হৈছিল বুলিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মংগলদৈত প্ৰায় 574 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে মঙলদৈত আয়োজিত এখন জনসভাত বিৰোধী পক্ষ, বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী সৰব হৈ উঠে। ভাষণৰ আৰম্ভণিতে শ্ৰীমোদীয়ে কয় যে মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেচন সিন্দুৰ সফল হ'ল। অপাৰেচন সিন্দুৰৰ পাছত এয়া তেওঁৰ প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰি ৰাজ্যজুৰি আজি পালন কৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনায়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে সুধাকণ্ঠক ভাৰত ৰত্ন দিয়াত কংগ্ৰেছে ঘোৰ বিৰোধিতা কৰিছিল। তেওঁ অসমৰ সাংস্কৃতিক বৈচিত্ৰৰ সন্মান আৰু সংৰক্ষণৰ লগতে ৰাজ্যখনৰ দ্ৰুত বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি মন্তব্য কৰে। স্বাধীনতাৰ পিছত চীনৰ আক্ৰমণৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্তব্যই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক আঘাত দিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অসমৰ পূৰ্বপুৰুষৰ সপোন এতিয়া বিজেপিয়ে পূৰণ কৰিছে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিকাশৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছে। অসমক দেশৰ অন্যতম দ্ৰুত বিকশিত ৰাজ্য বুলিও তেওঁ অভিহিত কৰে। জনতাৰ বাবে অধিক কাম কৰাত তেওঁ আগ্ৰহী বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ইয়াৰ বাবে অসমবাসীৰ আশীৰ্বাদ বিচাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেৱল বৰ্তমানৰ বাবে নহয় বৰং অহা 40-50 বছৰৰ বাবে দেশৰ আন্তঃগাঁথনি শক্তিশালী কৰি ৰখাত গুৰুত্ব আৰোপ কৰিছে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ বাবে দেশৰ প্ৰতিজন নাগৰিক আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ এই কথাত সন্তুষ্টি প্ৰকাশ কৰে। নিজৰ ভাষণত তেওঁ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰা জি এছ টিৰ ব্যাপক সংস্কাৰৰ বিষয়ে উল্লেখ কৰে। আজি মংগলদৈ আৰু মংগলদৈৰ পৰা আধাৰশিলা স্থাপন কৰা 6,500 কোটি টকাৰ প্ৰকল্পই ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰং জিলাত আধাৰশিলা স্থাপন কৰা 6,300 কোটি টকাৰ 3টাকৈ আন্তঃগাঁথনিমূলক প্ৰকল্পই অঞ্চলটোৰ উন্নয়নৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব। 3 বছৰৰ ভিতৰত দৰং মেডিকেল কলেজৰ কাম সম্পূৰ্ণ কৰি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বহু প্ৰত্যাশিত গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই গুৱাহাটী মহানগৰীক দৰং আৰু মৰিগাঁও জিলাৰে সংযুক্ত কৰি সমগ্ৰ অঞ্চলটোক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব বুলিও তেওঁ প্ৰকাশ কৰে। আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতাসকলৰ প্ৰতিবেদনৰ ভিত্তিত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মংগলদৈৰ পৰা আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামী আৰু গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে অংশ ল'ব। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ আজি পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে। নামঘৰসমূহত ভকত আৰু আয়তীসকলে নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠানৰ আয়োজন কৰে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়। পুৱা ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়ালৈ ভকতসকলে নাম পৰিৱেশন কৰে। বৰপেটা জিলাৰ বিভিন্ন সত্ৰ আৰু নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত আজি সন্ধিয়াৰ পৰা বিশেষ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি জন্মাষ্টমীৰ দিনটোত বৰপেটা সত্ৰৰ অধীনৰ অঞ্চলৰ কিশোৰী আৰু যুৱতীসকলে দিনটো উপবাসে থাকি মাজনিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতেই আহাৰ গ্ৰহণ কৰে। জিলাখনত জন্মাষ্টমীৰ আয়োজন সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বৰপেটা জিলাৰ বিভিন্ন সত্ৰ নামঘৰত আজি উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰ, সৰভৱৰ শ্ৰী শ্ৰী গৰখয় গোসাঁই থান সত্ৰ, হাউলী ৰাস মন্দিৰ আদিকে ধৰি বিভিন্ন সত্ৰ নামঘৰত যথেষ্ট উলহ মালহেৰে আজি পুৱাৰ পৰা পালন কৰা হয়। অৱশ্যে বৰপেটা সত্ৰত সন্ধিয়াৰ পৰাহে জনসমাগম হোৱা দেখা গৈছে, কিয়নো বৰপেটাত এটা প্ৰচলিত পৰম্পৰা আছে যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সংগতি ৰাখি বৰপেটা সত্ৰৰ অধীনৰ অঞ্চলৰ কিশোৰী যুৱতীসকলে দিনটো উপবাসে থাকে আৰু তেওঁলোক সন্ধিয়া নামঘৰলৈ সত্রলৈ আহি অর্থাৎ বরপেটা সত্রলৈ সেবা জনায়। তথাপিও আহার গ্রহণ নকরে। নিশা বারো বজাত অর্থাৎ মাজনিশা কৃষ্ণ জন্মর যে কিংবদন্তি চলি আহিছে তার পাশতে উপবাস ভঙ্গ করে। গতি সেই সময়খিনিলৈ বরপেটা সত্রত যথেষ্ট উলহ মালহর পরিবেশ সৃষ্টি হয়ে থাকে। ইপিনে সরভোগর শ্রীশ্রী গড়খীয়া গোসাই থানত বা গড়খীয়া গোসাই থানত আজি পুয়ারপা যথেষ্ট সংখ্যক লোকের সমাগম হয়, যথেষ্ট ভকত বৈষ্ণবর সমাগম হয়। কেবল সরভোগেই নহয়, বরপেটা বঙ্গাইগাঁও আদিকে ধরিয়া চুবুরিয়া জেলা সমূহেরপরাও যথেষ্ট সংখ্যক ভক্তর সত্রখনে আগমন হয়।
গুৱাহাটী মহানগরীর নুনমাটির শ্যাম মন্দির, উত্তর গুৱাহাটির দৌল গোবিন্দ মন্দিরের উপরি রাজ্যের ভিন ভিন ঠাইর শ্রীকৃষ্ণ মন্দিরসমূহ আজি পরম্পরাগত রীতি নীতি জন্মাষ্টমী পালন করা হয়েছে। শ্রীকৃষ্ণ জন্মাষ্টমী উপলক্ষে নলবাৰী জেলার উলাবুড়ি হিতাধিনী পুথিভঁড়ালের উদ্যোগত আজি পাগলাদিয়া নৈত পরম্পরাগত নাও খেল অনুষ্ঠিত হয়। এই নাও খেল প্রতিযোগিতা ১৩খন নাওয়ে অংশগ্রহণ করে। প্রতিযোগিতাত আলিফ লেলা নাওখনে প্রথম আর জুনবাই নামের নাওখনে দ্বিতীয় পুরস্কার লাভ করে। রাজ্যের বিভিন্ন প্রান্তত বিয়লি ৪:৪১ ভূমিকম্পর প্রবল জোকারণি অনুভূত হয়। রিখটার স্কেলত ৫.৯ প্রাবল্যর এই ভূমিকম্পর অভিকেন্দ্র ঢেকিয়াজুলির সমীপত বলে জানিপরা গেছে। ভূমিকম্পর ফলত রাজ্যের বিভিন্ন ঠাইত দেওয়ালত ফাট মেলা, সিলিং খহিপরাকে ধরে বিস্তর ক্ষতি হওয়ার বাতর পয়া গেছে। পশ্চিম কার্বি আংলং আর হোজাই জেলার সীমান্তবর্তী লংজাব বজারত ভূমিকম্পর ফলত এখন দোকান ভাঙি পড়ে বলে আমার সংবাদদাতায় জানাইছে। ভূমিকম্পর জোকারণি মেঘালয় আর মণিপুরতো অনুভূত হয়। বিটিসি নির্বাচনের ভোটগ্রহণলৈ মাজত এসপ্তাহ বাকি থকা অবস্থাত শাসক বিরোধী উভয় পক্ষই বিটিআরত প্রচার অভিযান তীব্রতর করে তুলিছে। বাক্সা জেলার বরতারিত আজি ইউপিপিএলর প্রার্থী জয় মুসাহারিয়ে প্রচার চলায়। দিহিরা পরিষদীয় সমষ্টির বিজেপি প্রার্থী মানস প্রতিম কলিতায় আজি জেলাখনের মুসলপুরত এখন প্রচার সভাত অংশ লয়। সমষ্টিটোর সর্বাঙ্গীন উন্নয়নের হকে বিজেপিক ভোটদান করবল রাইজর প্রতি আহ্বান জানায়। অহা ১৮ সেপ্টেম্বরত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় তেওঁর সমর্থনত গারামদেউত প্রচার চলাব বলে শ্রীকলিতায় জানিবলৈ দিয়ে। বিজেপি প্রার্থী জৌশ্রাং বড়োয় আজি ওদালগুড়ি জেলার ভেরগাঁও পরিষদীয় সমষ্টির অন্তর্গত বালিশিখা গাঁত প্রচার অভিযানত ভাগ লয়। ইপিনে ইউপিপিএল দলে আজি বিটিসি নির্বাচনী ইস্তাহার আনুষ্ঠানিকভাবে মুক্তি করে। মাতৃভূমি, সমুদায়, শিক্ষা আর শান্তি বিষয়বস্তুরে এখন সমৃদ্ধিশালী বিটিআর নির্মাণের প্রতিশ্রুতিরে এই নির্বাচনী ইস্তাহার মুক্তি করে। বিটিআরের আটাইকেইখন জেলার প্রশাসনে নির্বাচনত নিয়োজিত বিষয়া কর্মচারী প্রশিক্ষণকে ধরে যাবতীয় প্রস্তুতি অব্যাহত রাখিছে। এটা পরবর্তী বাতৰি শুনক অরুণিমা গোস্বামীৰ পৰা।
অহা ১৭-২৩ সেপ্টেম্বৰলৈ ৰাজ্যত পালন কৰিবলগীয়া সেৱা সপ্তাহৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিপত্তা বিতৰণ কাৰ্যসূচীও অনুষ্ঠিত হ'ব। ৰাজ্যজুৰি ৰূপায়ণ হ'বলগীয়া এই পদক্ষেপৰ সফলতা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়কসকল আৰু বিটিআৰৰ বাহিৰে অন্য জিলাৰ আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, ৰূপেশ গোৱালাৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু জিলা আয়ুক্তসকল উপস্থিত থাকে। শ্ৰীভূমি আৰক্ষীৰ এটা দলে নীলামবজাৰৰ কেওটকনা অঞ্চলত আজি অভিযান চলাই মাদক দ্ৰব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। যুৱকজনে চলাই অহা মটৰচাইকেলৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৪৫ গ্ৰাম হেৰইন জব্দ কৰা হৈছে। অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এছিয়া কাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত আজি হ'বলগীয়া গ্ৰুপৰ এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰীৰ পাছত চলিত বৰ্ষত এইবাৰ প্ৰথমবাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় এক মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে বুলি নুমলীগড়ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প প্ৰধানমন্ত্ৰীৰ উদ্বোধন। দৰং জিলাৰ মঙলদৈত প্ৰধানমন্ত্ৰীৰ ৩টা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন। দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ঘোষণা। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন। ৰাজ্যত ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত। বিভিন্ন স্থানত ক্ষয়ক্ষতি। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজিৰ খেলত ভাৰত পাকিস্তানৰ মুখামুখি।